আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 20 ডিচেম্বৰত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উন্মোচন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া বৰঝাৰ বিমান বন্দৰ ভ্ৰমণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে বিয়লি 2:45 লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিব। ইয়াৰ পাছত তেওঁ বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱন মুকলি কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে বিমান বন্দৰৰ চৌহদৰ ভিতৰতে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 80 ফিট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰাৰ পাছতে টাৰ্মিনেল ভৱনৰ ভিতৰত 15 মিনিট সময় কটাই এখন ৰাজহুৱা সভাত অংশ ল'ব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী বৰঝাৰ বিমান বন্দৰৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ যাব আৰু দলীয় কৰ্মীসকলৰ সৈতে কিছু সময় কটাব। নিশাটো গুৱাহাটীত কটোৱাৰ পাছত প্ৰধানমন্ত্ৰীয়ে 21 ডিচেম্বৰত পুৱা গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ 25-30 গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। তেওঁ লগতে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব আৰু 860 গৰাকী শ্বহীদলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী ডিব্ৰুগড়লৈ ৰাওনা হ'ব। তাত তেওঁ প্ৰায় 11,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া নামৰূপৰ এমনীয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 20 তাৰিখে 2:45 বজাত গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰিব। গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰিয়ে তেওঁ পোনে পোনে 80 ফুট উচ্চতাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উদ্বোধন কৰিব। তাৰ পিছত তেখেতে বিমান বন্দৰত গৈ নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব আৰু 15 মিনিট সময় তেখেতে টাৰ্মিনেল বিল্ডিংটো পৰিভ্ৰমণ কৰিব। টাৰ্মিনেল বিল্ডিং পৰিভ্ৰমণ কৰি তেখেতে এই স্থানলৈ আহিব আৰু ইয়াত ৰাজহুৱা সভাক সম্বোধন কৰিব। ৰাজহুৱা সভাক সম্বোধন কৰি তেওঁ এয়াৰপৰ্টৰ পৰা পোনে পোনে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়লৈ যাব আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত তেখেতে 30 মিনিট সময় অতিবাহিত কৰিব। ৰাজ্যিক অতিথিশালাত নিশা তেওঁ তাতে থাকিব।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাত বিকাশৰ নতুন প্ৰভাত কাৰ্যসূচীৰ অংশ লৈছে। এই কাৰ্যসূচীৰ অধীনত তেওঁ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই টিংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 23,791 গৰাকী মহিলাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক বিতৰণ কৰিব। তদুপৰি তেওঁ মৰাণত 12,32,00,000 টকা ব্যয়েৰে নিৰ্মাণ হোৱা অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে তৃতীয় পৰ্যায়ৰ অসমমালাৰ অধীনত 37,92,00,000 টকা ব্যয়েৰে মৰাণ নিতাই পথৰ মৰাণ টাউন ক্লাবৰ পৰা গছপুৰীয়া লুকুমাৰী অংশৰ 9.3 কিলোমিটাৰ পথৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰিব। একেদৰে তেওঁ 19,50,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু মৈত্ৰী আঁচনিৰ অধীনত 2,15,00,000 টকাৰে নিৰ্মাণ কৰিবলগীয়া মৰাণ থানা ভৱনৰ আধাৰশিলাও স্থাপন কৰিব। গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰৰ ব্ৰহ্মপুত্ৰত যোৱা 10 ডিচেম্বৰত সন্ধানহীন হোৱা 5 জন লোকৰ ভিতৰত 3য়জন লোকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। অৱশ্যে খাৰঘুলিত উদ্ধাৰ কৰা মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰা হোৱা নাই। বাকী দুজনৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যামিক প্ৰতিষ্ঠানলৈ যোৱা 9 জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে 4জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও 5জন ব্ৰহ্মপুত্ৰত উটি যায়। ইয়াৰ পাছৰে পৰা SDRF আৰু NDRFএ অভিযান চলাই 3জনৰ মৃতদেহ উদ্ধাৰ কৰে। উদ্ধাৰকাৰী দলে শনিবাৰে এজনৰ আৰু সোমবাৰে আন এজনৰ মৃতদেহ উদ্ধাৰ কৰিছিল। নগাঁও জিলাৰ ঠিং ৰাজচক্ৰৰ দখলীকৃত চৰকাৰী ভূমি প্ৰশাসনে আজি দ্বিতীয় দিনাও উচ্ছেদ চলাইছে। আজি ৰৌমাৰী বিল, মৈৰাধ্বজ, বেচামাৰী, শালমৰাবৰী, অকৰাবৰী আৰু গেলেকনি বিলৰ ভূমি দখলমুক্ত কৰাৰ বাবে অভিযান চলোৱা হৈছে। এই অভিযানৰ বাবে 300+ আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে। এই অভিযান 19 আৰু 20 ডিচেম্বৰতো চলিব। বিশ্বনাথ জিলাৰ চতিয়াৰ চলাহলাত থকা মূলা গাভৰু মৈদামৰ উপাসনাস্থলীৰ কালি আধাৰশিলা স্থাপন কৰা হয়। এই মৈদামে অসমীয়া নাৰীৰ শক্তি আৰু স্বাভিমানক প্ৰতিফলিত কৰি আহিছে। ৰাজ্য চৰকাৰৰ অনিৰ্ধাৰিত পুঁজিৰ 40,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই উপাসনাস্থলীৰ আধাৰশিলা কালি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই স্থাপন কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।